জখৰিয়া ভাববাদী পুস্তক 12 অধ্যায়। যিহুৱাই তেওঁৰ প্ৰজাসকলৰ ঢালস্বৰূপ হোৱা লোকসকলৰ মন পালটন আৰু তাৰ ফল। ইজৰাইলৰ বিষয়ে যিহুৱাৰ বক্তব্য এইয়েই যিহুৱাৰ ঘোষণা। যিজন আকাশ মণ্ডল বিস্তাৰ কৰোতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোতা। চোৱা, মই জেৰুচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ধলং পলং হোৱা পাণ পাত্ৰৰ স্বৰূপ কৰিম আৰু জেৰুচালেমক অৱৰোধ কৰা সময়ত এইয়ে যিহুদাৰ বিৰুদ্ধেও ঘটিব। সেইদিনা মই জেৰুচালেমক সকলো জাতিৰ পৰীক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম আৰু যিসকলে তাক তুলিব তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাই অহিতে গোট খাব। সেইদিনা যিহুৱাৰ ঘোষণা এই, মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠাজনক বলিয়া কৰিম। মই যিহুদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম। তেতিয়া যিহুদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক'ব, জেৰুচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহুৱা তেওঁলোকৰ ঈশ্বৰ। সেইদিনা মই যিহুদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰ দৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম। তেওঁলোকে সোঁ আৰু বাওঁফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই জেৰুচালেমতেই পুনৰাই বাস কৰিব। দাউদৰ বংশ আৰু জেৰুচালেমৰ নিবাসীসকল যিহুদাতকৈ বৰ বুলি বিবেচিত নহ'বৰ কাৰণে যিহুৱাই যিহুদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব। সেইদিনা যিহুৱাৰ জেৰুচালেমৰ নিবাসীসকলৰ ঢালস্বৰূপ হ'ব আৰু তেওঁলোকৰ মাজত দুৰ্বল লোক সেইদিনা দাউদৰ সদৃশ্য হ'ব আৰু দাউদৰ বংশ ঈশ্বৰৰ সদৃশ্য। তেওঁলোকৰ আগে আগে যোৱা যিহুৱাৰ দুটেই সদৃশ্য হ'ব আৰু সেইদিনা জেৰুচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম আৰু দাউদ বংশৰ আৰু জেৰুচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম। তেতিয়া তেওঁলোকে মোক যিদৰে বান্ধিছিল সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব। মৰ্গিদুন সমৰ্থলৰ হদ্দত ৰিমুনত কৰা বিলাপৰ নিচিনাকৈ জেৰুচালেমত সেইদিনা মহাবিলাপ হ'ব। দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব। দাউদৰ বংশ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে, নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব। লেবী বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে, চিমিউৰ গোষ্ঠী বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে, প্ৰত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।